এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিটিআৰত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাক্সা জিলাত কেইবাখনো বিজয় সংকল্প সভাত অংশগ্ৰহণ। উৰিয়ামঘাটৰ দখলমুক্ত ভূমিত অহা 23 ছেপ্টেম্বৰ পৰ্যন্ত বন বিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচী। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাগত স্বাধীনতা দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ৰ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে গুৱাহাটীৰ অৰণী এছ হাজৰিকাৰ বিৰল কৃতিত্ব। আৰু গুৱাহাটীৰ সচলৰ টেনিছ প্ৰকল্পত কাইলৈৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক পিতং বাতৰি। বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ বাদুলিপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়। ডঃ শৰ্মাই বিটিআৰত বিগত 4 বছৰত শান্তি সম্প্ৰীতি বিৰাজ কৰিছে বুলি উল্লেখ কৰি অঞ্চলটোত বিজেপি চৰকাৰ গঠন হলে সকলো নাগৰিককেই প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰে। এই সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি বিজেপিৰ কেইবাগৰাকীও দলীয় নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বাক্সা জিলাৰ ভলুকামুৰিত এখন পকী দলং উদ্বোধন কৰে। ডেকাদং নৈৰ ওপৰত নিৰ্মাণ কৰা ভলুকামুৰি আৰু জৰাবাৰী সংযোগী এই নৱনিৰ্মিত দলংখনে জিলাখনৰ যাতায়াত ব্যৱস্থা উন্নয়নৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দলং উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু পাৰিষদ মণ্টু বৰুৱাই সংগ দিয়ে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে সোণাৰী বিলত বন বিভাগৰ উদ্যোগত কালিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। কালি 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰা হয়। বনানীকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহান জনাইছে। উল্লেখযোগ্য যে যোৱা 30 জুলাইৰ পৰা চলি থকা এই উচ্ছেদ অভিযানত অঞ্চলটোৰ 10,000 বিঘাৰো অধিক ভূমি দখলমুক্ত কৰা হৈছিল। সোণাৰী বিলত আৰম্ভ কৰা এই গছপুলি ৰোপণ অভিযান অন্যান্য উচ্ছেদিত ভূমিলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি বন বিভাগে প্ৰকাশ কৰিছে। বন বিভাগে লগতে দখলমুক্ত কৰা অঞ্চলসমূহত 23 ছেপ্টেম্বৰ পৰ্যন্ত গছপুলি ৰোপণ কাৰ্যসূচী চলি থাকিব বুলিও জনাইছে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আসন্ন অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ খাতিত ড্ৰোনেৰে আক্ৰমণ কৰাৰ পাছতেই মহানগৰ আৰক্ষীয়ে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে। শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। মহানগৰীত আলফা স্বাধীনে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাই মহানগৰ আৰক্ষীক তথ্য যোগান ধৰাৰ পাছতেই আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে কেইবাখনো বৈঠকত নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ লগতে এনে কুটাঘাতমূলক কাৰ্য ৰোধ কৰাৰ বাবে মহানগৰীৰ চৌদিশে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। মহানগৰ আৰক্ষী অৰ্ধসামৰিক বাহিনী প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকিবলৈ কোৱাৰ লগতে তালাচী অভিযান আৰু নৈশ টহল বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্বৰ দৰে এইবাৰো খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱসৰ আয়োজন কৰিছে। অসম আৰক্ষীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইবাটাও নিৰাপত্তা বাহিনীৰ গোটে এই পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই আছে। সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত খাটোৱাল, হাকুমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউটীয়াকে ধৰি প্ৰায় 300 শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্ৰেমমূলক ধ্বনি আৰু শ্লোগান দি শোভাযাত্ৰা কৰে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা কাম্য নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সৰুসজাই ষ্টেডিয়ামত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। অপাৰেচন সিন্দুৰক শক্তিশালী নেতৃত্ব প্ৰদান কৰা সেনাবাহিনীৰ দুগৰাকী বীৰাংগনা কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কামাণ্ডাৰ ভৌমিকা সিঙৰ লগতে দেশ সেৱাত নিয়োজিত হৈ থকা প্ৰতিগৰাকী বীৰাংগনালৈ সন্মান প্ৰদৰ্শন কৰি এই ৰেলীৰ আয়োজন কৰা হয়। প্ৰাক্তন সাংসদ কুইন ওজা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰা চেলুট বীৰাংগনা শীৰ্ষক এই মটৰ চাইকেল ৰেলীটোত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ লগতে শতাধিক মহিলাই অংশ লয়। উল্লেখযোগ্য যে সৰুসজাই ষ্টেডিয়ামৰ পৰা বেহাৰবাৰী লখৰা আই এছ বি টি হৈ পুনৰ সৰুসজাইত সমাপ্ত হোৱা এই ৰেলীত অসম গৌৰৱ মীনাক্ষী দাসেও অংশ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
গুৱাহাটী মহানগৰ বামুনি মৈদাম নিবাসী অৰণী এছ হাজৰিকাই ইংলেণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জন কৰিছে। অৰণীয়ে বেলিয়ল মহাবিদ্যালয়ত এছীয় আৰু মধ্যপ্ৰাচ্য অধ্যয়ন বিভাগত স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মাজুলীৰ দক্ষিণপাট সত্ৰৰ 15 শতিকাৰ সাঁচিপাতৰ পাণ্ডুলিপিৰ বিষয়ত গৱেষণা কৰিছিল। দি আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক লেখক পাৰ্থপ্ৰতিম হাজৰিকা আৰু কবি সুদক্ষিণা ভূঞাৰ সুযোগ্য সন্তান অৰণীয়াছ হাজৰিকাৰ এই সাফল্যই ৰাজ্যখনলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছে। ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আজি আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত সুজাতা গগৈয়ে এই শিক্ষামূলক আৰোহণ কাৰ্যসূচী মুকলি কৰে। জিলাখনৰ 269খন বিদ্যালয়ৰ 269গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই জ্ঞান অন্বেষণ যাত্ৰাত সামৰি লোৱা হৈছে। আজিৰে পৰা 13 আগষ্টলৈ আৰোহণ কাৰ্যসূচীৰ অধীনত আই আই টি গুৱাহাটী, এইমছ গুৱাহাটী, বায়টেক উদ্যান, শংকৰদেৱ কলাক্ষেত্ৰ, অসম ৰাজ্যিক চিৰিয়াখানা, গুৱাহাটী বিজ্ঞান গৱেষণা কেন্দ্ৰকে ধৰি বিভিন্ন স্থানত জ্ঞান অন্বেষণৰ সুযোগ প্ৰদান কৰা হ'ব। হোজাই জিলাৰ পৰাও আজি আৰোহণ আঁচনিৰ অধীনত জিলাখনৰ বিদ্যালয়সমূহৰ পৰা বাছি ওলোৱা 66গৰাকী শিক্ষাৰ্থী 4-দিনীয়া শিক্ষামূলক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ আহিছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে। দলটোত জিলা অতিৰিক্ত আয়ুক্ত, আৰক্ষী লোক আৰু চিকিৎসককে ধৰি মুঠ 84জন লোক আছে। শিক্ষাৰ্থীসকলক গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানৰ লগতে অন্যান্য স্থানসমূহ পৰিভ্ৰমণ কৰাই জ্ঞান অন্বেষণৰ সুযোগ দিয়া হ'ব। যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আজি লাহিং ফুকানজান ভ্ৰমণ কৰি নৱগঠিত মৰিয়নী সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে সমাগত স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে লাহিং গ্ৰাণ্ড হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ড্ৰোন দিদি পদক্ষেপৰ সহযোগত জিলাখনৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ তিয় কৃষিচক্ৰৰ অন্তৰ্গত চাওদাং গাঁৱকে ধৰি প্ৰমুখ বহুকেইখন গাঁৱৰ কৃষিভূমিত বিগত কিছুদিন ধৰি সুৰপোকে ধান খেতি অনিষ্ট সাধন কৰি আহিছে। যোৰহাট জিলা কৃষি বিভাগৰ কৰ্মচাৰীসকলে এনে কৃষিভূমিসমূহ পৰিদৰ্শন কৰাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লৈ কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰিছে। লগতে কৃষি বিভাগৰ তৰফৰ পৰা সুৰপোকে ধান অনিষ্ট কৰা পৰিলক্ষিত হলে বিভাগক অৱগত কৰিবলৈও আহ্বান জনোৱা হৈছে। ওদালগুৰি জিলাৰ ডিমাকুচিৰ স্বৰ্ণ শাখা সাহিত্য সভাৰ সৌজন্যত আজি বৰংগাজুলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ ওদালগুৰি ৰত্ন ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য বঁটাসমূহ প্ৰদান কৰা হয়। ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰীশংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত মধ্যৰাত্ৰে বেণুবাজে উপন্যাসৰ বাবে ঔপন্যাসিক আৰাধনা পতংগীয়া গোস্বামীক, লোকসাহিত্য সংস্কৃতিৰ সাধনাৰ বাবে তৰুণ আজাদ ডেকাক আৰু হৰেকৃষ্ণ মহন্ত আদাৰ জীৱনভিত্তিক এলন ইন দ্য কম্বেটজন শীৰ্ষক তথ্যচিত্ৰখনৰ নিৰ্মাতা গোপাল জালানক সাহিত্য বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য উপদেষ্টা থানেশ্বৰ মালাকাৰে অনুষ্ঠানটি উদ্বোধন কৰি ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তৰ জীৱন আৰু কৃতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে হৰেকৃষ্ণ মহন্ত আটাই তেতিয়াৰ দিনতে জনজাতীয় লোকৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি এখন সুন্দৰ আৰু সুশৃংখলিত সমাজ গঢ়াৰ বাবে আগভাগ লৈছিল। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰায়ো অনুষ্ঠানত উপস্থিত থাকি সাহিত্য সভাৰ গুৰুত্ব সন্দৰ্ভত ভাষণ দাঙি ধৰে। সদৌ অসম ক্ষুদ্ৰ খেতিয়ক সন্থাৰ মুখপত্ৰ সেউজ সোণৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটো আজি যোৰহাটত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। যোৰহাটৰ টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সভাকক্ষত আজি চাহ উদ্যোগৰ সংকট আৰু প্ৰত্যাৱৰ্তন শীৰ্ষক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত সন্থাৰ সভাপতি ৰাজেন বৰা, ভাৰতীয় চাহ বোৰ্ডৰ উপাধ্যক্ষ তথা ভাৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক অৰুণিতা ফুকন যাদৱৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাতৰি পৰৱৰ্তী অংশ শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
ধন্যবাদ পৱন কুমাৰ বৰা। দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই কৈছে যে ভাৰতৰ ন্যায়িক ব্যৱস্থা, কাৰ্যপালিকা আৰু বিধানমণ্ডলীয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকক ন্যায় প্ৰদান কৰাৰ বাবে সদা প্ৰস্তুত। ন্যায় ব্যৱস্থাৰ এই আটাইকেইটা স্তম্ভই সহযোগিতাৰে কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকক ক্ষীপ্ৰভাৱে আৰু কম খৰচত ন্যায় প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ যথেষ্ট প্ৰয়োজন আছে। ইটানগৰৰ নাহৰলগুনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী শাখাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি আজি তেওঁ এনেদৰে উল্লেখ কৰে। শ্ৰীগাভাই কয় যে স্বাধীনতাৰ পাছৰ যোৱা 75টা বছৰত বিভিন্ন দিশত অভাৱৰ সন্মুখীন হৈও দেশৰ নাগৰিকসকলে শক্তিশালী ৰূপত একত্ৰিত হৈ এখন বিকশিত দেশ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। তেওঁ লগতে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আটাইতকৈ প্ৰয়োজনীয় অঞ্চল হিচাপে অভিহিত কৰি সংবিধানত এই অঞ্চলৰ বাবে থকা বিশেষ ব্যৱস্থাসমূহৰ বিষয়েও উল্লেখ কৰে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধানাগাৰৰ প্ৰেক্ষাগৃহত আজি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী কৌশিক ৰায়ে অহা অক্টোবৰৰ পৰা 10খন জিলাত আৰু নৱেম্বৰৰ পৰা প্ৰতিখন জিলাতে ৰেচন কাৰ্ড থকা হিতাধিকাৰীক সুলভ মূল্যত মচুৰ দাইল, নিমখ আৰু চেনি বিতৰণ কৰা হ'ব বুলি প্ৰকাশ কৰে। জিলাখনৰ সকলো সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কিদৰে এই সামগ্ৰীসমূহ সংগ্ৰহ কৰা হ'ব সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বিহু আৰু ঝুমৰিৰ বিনন্দিনীক বিশ্ব দৰবাৰত তুলি ধৰাৰ দৰে ৰাজ্য চৰকাৰে অহা নৱেম্বৰৰ শেষৰ ফালে বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগুৰুম্বা পৰিৱেশনৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ 11,000 শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা নৃত্য পৰিৱেশন কৰিব। 10,000 মহিলা নৃত্যশিল্পী আৰু 1,000 পুৰুষ বাদ্যশিল্পীয়ে পৰিৱেশন কৰিবলগীয়া এই অনুষ্ঠানটিক বাগুৰুম্বা দহৌ ৰূপে নামকৰণ কৰা হৈছে। উল্লেখযোগ্য যে বাগুৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানৰ বাবে অহা দুমাহৰ ভিতৰতেই শিল্পী, ওজা আৰু প্ৰশিক্ষক আদি চূড়ান্ত কৰা হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মানকাছৰ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙ্গাত খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটো জিঅ' বেগ স্থাপনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাতছিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। ডিব্ৰুগড় জিলাৰ মোহনাঘাটত আজি নাও দুৰ্ঘটনাৰ পৰা কথমপি যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰে। ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ যোৱা নাও এখনত 5 মাছমৰীয়া আছিল। টুলুঙা নাওখন পানীত ডুব যোৱাৰ ক্ষন্তেক পাছতেই SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত নদীৰ পৰা আটাইকেইজন মাছমৰীয়াক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত চলোৱা বিশেষ অভিযানত আজি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা অহা এখন বাহনত তালাচী চলাই 362 কিলোগ্ৰাম ভাং জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আটক কৰা লোকজন ত্ৰিপুৰাৰ প্ৰদীপ কোঁৱৰ বুলি আৰক্ষীয়ে জনাইছে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা বুলি অনুমান কৰা হৈছে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলৰ টেনিছ প্ৰকল্পত কাইলৈৰ পৰা অইল আইতা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। কাইলৈ একক শাখাৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত 16 আৰু 14 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতেই 8গৰাকীকৈ মুঠ 32গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ 20খন ৰাজ্যৰ প্ৰায় 185গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। BTRত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাক্সা জিলাত কেইবাখনো বিজয় সংকল্প সভাত অংশগ্ৰহণ। উৰিয়ামঘাটৰ দখলমুক্ত ভূমিত অহা 23 ছেপ্টেম্বৰ পৰ্যন্ত বন বিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচী। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাগত স্বাধীনতা দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে গুৱাহাটীৰ অৰণী এছ হাজৰিকাৰ বিৰল কৃতিত্ব। আৰু গুৱাহাটীৰ সচলৰ টেনিছ প্ৰকল্পত কাইলৈৰ পৰা অইল আইতা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।